এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰু সজাইত প্ৰায় 10,000 শিল্পীৰ বাগৰুম্বা নৃত্যৰ অনুষ্ঠান, পশ্চিমবংগৰ হাওৰা আৰু অসমৰ কামাখ্যা সংযোগী নতুন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ কাইলৈ প্ৰধানমন্ত্ৰী শুভাৰম্ভ, পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ কাৰ্যসূচী, আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হাওৰা আৰু অসমৰ কামাখ্যা সংযোগী নতুন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ কাইলৈ শুভাৰম্ভ কৰিব। এই ৰেলগাড়ীখন হৈছে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। 16টা ডবা বিশিষ্ট ৰেলগাড়ীখনত 833গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। ইয়াৰ ফলত যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে কামৰূপ মহানগৰ, বঙাইগাঁও আৰু কোচবিহাৰৰ দৰে অঞ্চলসমূহত বাণিজ্য, পৰ্যটন আৰু সামাজিক অৰ্থনৈতিক বিকাশত সহায় হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। বিয়লি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটীত আহি উপস্থিত হৈছে। সৰু সজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰে। অসমৰ চহকী ঐতিহ্য বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও কালি আবেলি সৰু সজাইত উপস্থিত হৈ বাগৰুম্বা নৃত্যৰ আখৰাৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। বাগৰুম্বা দহো অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বিটিচিত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ কাইলৈ হ'বলগীয়া নথি পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰহিলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি প্ৰধানমন্ত্ৰীয়ে অংশ ল'বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়।
অহা 19 জানুৱাৰীত কলিয়াবৰ মৌচন্দা পথাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক কেন্দ্ৰ কৰি এক উদুলিমুদুলিৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ কলিয়াবৰতে। পোন প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ কলিয়াবৰলৈ আগমনৰ প্ৰাকমুহূৰ্তত সমগ্ৰ কলিয়াবৰ সজাই পৰাই তোলাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ কলিয়াবৰীয়া ৰাইজৰ অপাৰ ব্যস্ততা। কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাৰ কাম কাজ সম্প্ৰতি পূৰ্ণগতিত চলি থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তা ব্যৱস্থা, হেলিপেড, কাৰ্যালয়, চিকিৎসা ব্যৱস্থা আদি সমগ্ৰ ব্যৱস্থাপনা পৰ্যবেক্ষণৰ বাবে উচ্চপদস্থ বিষয়াসকল সভাস্থলীত উপস্থিত হৈছে। আনকি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই বিশেষভাৱে তদাৰক কৰাৰ উপৰিও কেইবাগৰাকীও মন্ত্ৰী, অসমৰ মুখ্য সচিব ডঃ ৰবি কুতা, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বীসকল ইয়াত উপস্থিত হৈছে। উল্লেখযোগ্য যে অহা 18 জানুৱাৰীত কলিয়াবৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব বিশাল এখন জনসভাত। প্ৰায় 7,000 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদী।
প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাওতালৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। কামৰূপ জিলাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰা হ'ব। পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সমষ্টিৰ 37,051গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। তেওঁ লগতে বিহ দিয়া জাজিকোনা আঞ্চলিক ৰাস উদযাপনথলীত আয়োজিত অনুষ্ঠানত কমলপুৰ সমষ্টিৰ 32,804গৰাকী মহিলাক প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰিব। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান শিলডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100খন বিচনাযুক্ত শিক্ষাৰ্থী আৱাসৰ আজি স্থানীয় পাৰিষদ পৱন কুমাৰে আধাৰশিলা স্থাপন কৰে। ধৰিত্ৰী আৱাস জনজাতীয় উৎকৰ্ষ গ্ৰাম অভিযান আঁচনিৰ জৰিয়তে প্ৰায় 3,78,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই আৱাসটিত ভালেখিনি সা সুবিধা থাকিব। ইয়াৰ উপৰি 7 নম্বৰ কপিলী পৰিষদীয় সমষ্টিৰ এই অগ্ৰণী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৱাসে শিক্ষাৰ গুণগত মান উন্নত কৰাত অধিক সহায় কৰিব বুলি পৱন কুমাৰে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ আজি নিচেই পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83 বছৰ। উত্তৰ পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহৰ প্ৰথমগৰাকী ইংৰাজী ভাষাৰ ঘোষিকা হিচাপে নিযুক্তি লাভ কৰা ফৌজিয়া ৰহমান বিশেষকৈ উজনি অসমৰ শ্ৰোতাসকলৰ মাজত ইফি বাইদেউ হিচাপে পৰিচিত আছিল। অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাংকৰি তেওঁ যোৱা শতিকাৰ সপ্তম দশকৰ আগভাগত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত ঘোষিকা হিচাপে যোগদান কৰে। ইয়াৰ পাছত প্ৰায় দুই দশকজুৰি তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ পশ্চিমীয়া সংগীত অনুষ্ঠানৰ ঘোষিকা হিচাপে অনুষ্ঠান পৰিৱেশন কৰি শ্ৰোতাক মুগ্ধ কৰিছিল। জনপ্ৰিয় ঘোষক ছৈয়দ ছাদুল্লাৰ সৈতে ফৌজিয়া ৰহমানে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ইংৰাজী ভাষাত কেইবাটাও জনপ্ৰিয় অনুষ্ঠান প্ৰযোজনা কৰিছিল। তেওঁৰ স্বামী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ আলফ্ৰেড ৰহমানৰ মৃত্যুৰ পাছত ফৌজিয়া ৰহমানে গুৱাহাটীত বসতি কৰিবলৈ লৈছিল। ফৌজিয়া ৰহমানৰ নশ্বৰ দেহ আজি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ নিয়া হৈছে আৰু তাতেই তেওঁৰ জানাজা সম্পন্ন কৰা হ'ব। জনপ্ৰিয় ঘোষিকাগৰাকীৰ মৃত্যুত ৰাজ্যখনৰ শিল্পী কলা কুশলীৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অৰ্থাৎ শিল্পী দিৱস উপলক্ষে কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ নিশা 8:02 পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব। অনুষ্ঠানটোৰ নিৰ্বাচিত অংশ 18 জানুৱাৰী দেওবাৰে সন্ধিয়া 7:45 মহাবাহু চেনেলযোগে প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অহা 18-28 জানুৱাৰীলৈ মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। 10-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ভাওনা সমাৰোহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই ভাওনা সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 20 নিৰ্বাচিত প্ৰতিযোগিতামূলক আৰু 3 প্ৰদৰ্শনীমূলক ভাওনাৰ প্ৰদৰ্শন কৰা হ'ব। 2006 পৰা অনুষ্ঠিত হোৱা এই দ্বিবাৰ্ষিক ভাওনা সমাৰোহত এইবাৰ প্ৰথম দিনা 500 সূত্ৰধাৰৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব। সমাৰোহত দিনৰ ভাগত শিশু মহিলাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভোগালী বিহুৰ আনন্দৰ মাজতে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মদাৰখাট মৌজাৰ 2 চিৰিংহুল গাঁৱত যোৱা নিশা অগ্নিকাণ্ড সংঘটিত হয়। গাঁওখনৰ শেখৰ কৈৰী নামৰ লোকজনৰ বাসগৃহ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায়। অহা 26 জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া 700 গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল'বলগীয়া অসমৰ প্ৰতীকপটযোগে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ পোৰামাটিৰ শিল্পৰ প্ৰদৰ্শন কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে সাজি উলিওৱা এই প্ৰতীকপটৰ জৰিয়তে আশাৰীকান্দি শিল্পীসকলৰ দৈনন্দিন জীৱন, তেওঁলোকৰ আহিলাপাতি, কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্ৰীৰ লগতে ৰাজ্যৰ গ্ৰামাঞ্চলৰ সৈতে জড়িত সাংস্কৃতিক উপাদানসমূহ প্ৰদৰ্শন কৰা হ'ব। এই প্ৰতীকপটৰ বাবে আনুমানিক 45-50 লাখ টকা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ধুবুৰীৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত আশাৰীকান্দি নামৰ গাঁওখন মৃৎশিল্পৰ বাবে বিখ্যাত। হোজাই জিলাৰ লংকা ৰেল ষ্টেচনত শিলচৰ ৰঙীয়া নামনিমৰ ৰেলৰ পৰা পৰি এজন যুৱকৰ আজি মৃত্যু হয়। মৃত যুৱকজন শ্ৰীভূমি জিলাৰ ৰূপম হাজৰিকা বুলি জানিব পৰা গৈছে। শ্ৰীভূমিৰ পৰা ৰেলেৰে চাপৰমুখত নামি চাপৰমুখৰ পৰা গাড়ীৰে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক শৰণ নামধৰ্মৰ অধিৱেশনলৈ অহা 12 দল এটিৰ লগতে এই যুৱকজন আহিছিল বুলি আমাৰ হোজাইৰ সংবাদদাতাই জানিবলৈ দিছে। যুৱকজনে ৰেলৰ দুৱাৰৰ মুখত মুখ ধুই থাকোঁতে ৰেলৰ পৰা পৰি মৃত্যু হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। বৰ্তমান যুৱকজনৰ মৃতদেহ লংকা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। গোলাঘাট জিলাৰ ডেৰগাঁৱৰ জিকিৰ শিল্পী বদৰুদ্দিন আহমেদৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰু সজাইত প্ৰায় 10,000 শিল্পীৰ বাগৰুম্বা নৃত্যৰ অনুষ্ঠান। পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।